ধ্ৰুৱজিত আছে নেকি?
কোন হয় তুমি?
মই মিতালী, মেথছ টিউটৰিয়েলৰ পৰা কৰি আছো। আপোনাৰ এটা ফিজ পেণ্ডিং হৈ আছে, আপুনি তিনি মাহৰ টিউচন ফিজ এতিয়ালৈকে দিয়া নাই। আৰু তোমাৰ আউটষ্টেণ্ডিং ফিজ হৈছে 5,250 টকা, তাত লেট ফাইন হৈছে আনাদাৰ 500 ৰুপি।
হেল্ল' হেল্ল'
অঁ হেল্ল' হেল্ল'
আপুনি কোনটো টিউচন চেণ্টাৰ কৰা হৈছে?
মেথছ টিউটৰিয়েলৰ পৰা কৰি আছো। এতিয়া ছাৰে মই যেনেকৈ আজিৰ ভিতৰত ফিজটো দিব দিছে।
কোনে কোনে কোনে?
ছাৰে ছাৰে ছাৰে
নাই অ' মই আপোনাৰ তাত টিউচন কৰা নাছিলোঁ নেকি? মই বেলেগত কৰিছিলোঁ।
তুমি যদি এতিয়া ফিজটো নিদিয়া তেতিয়াহ'লে তোমাৰ প্ৰিন্সিপালক আমি কণ্টেক্ট কৰিব লাগিব।
ধ্ৰুৱজিত
মই একচুৱেলি ৰেড এফ এমৰ পৰা মেণ্ডি কৈ আছো, তুমি ৰেড মুৰ্গা হলা। কোৱা, আই এম দ্য ৰেড মুৰ্গা অফ দ্য ডে।
মই আজি ৰেড মুৰ্গা।